ইয়োব চাৰি অধ্যায়। ইলিফজৰ প্ৰথম বক্তৃতা। তেতিয়া তৈমনীয়া ইলিফজে উত্তৰ কৰি ক'লে, কোনোৱে তোমাৰ লগত কথা ক'বলৈ আগবাঢ়িলে তুমি বেজাৰ পাবানে? কিন্তু কথা নোকোৱাকৈ কোনে থাকিব পাৰে? চোৱা, তুমি অনেকক শিক্ষা দিছিলা, দুৰ্বল হাতক সবল কৰিছিলা, তোমাৰ বাক্যই উজুতি খাই পৰিব খোজা লোককো ধৰি ৰাখিছিল, আৰু তুমি দুৰ্বল আঁঠুক সবল কৰি ৰাখিছিলা। কিন্তু এতিয়া তোমালৈ এনে হোৱাত তুমি বেজাৰ পাইছা, আৰু সেয়ে তোমাক স্পৰ্শ কৰাত তুমি ব্যাকুল হৈছা। ঈশ্বৰৰ প্ৰতি থকা ভয়েই জানো তোমাৰ বিশ্বাসভূমি নহয়, আৰু তোমাৰ আচৰণৰ সিদ্ধতাত জানো তোমাৰ আশা নাই। ভাবি চোৱাচোন, নিদোষী হৈ কোনে কেতিয়া বিনষ্ট হৈছিল, আৰু সৰল আচৰণ কৰাসকলৰ ক'ত সংহাৰ হৈছিল? মই দেখাত হলে যিসকলে অধৰ্মৰ খেতি কৰে আৰু ক্লেশৰূপ কঠীয়া সিঁচে, সিহঁতে সেইৰূপ শস্য দায়। ঈশ্বৰৰ নিশ্বাসৰ দ্বাৰাই সিহঁত বিনষ্ট হয়, আৰু তেওঁ কূপৰূপ প্ৰশ্বাসৰ দ্বাৰাই সংহাৰ হয়। সিংহৰ গৰ্জন আৰু মৃগৰাজৰ গুজৰণি বন্ধ কৰা হয়, আৰু ডেকা সিংহবোৰৰ দাঁত ভঙা হয়। আহাৰৰ অভাৱত পশুৰাজে প্ৰাণত্যাগ কৰে, সিংহিনীৰ পোৱালিবোৰ থানবান হয়। এটা কথা মোলৈ গুপ্তৰূপে আহিল, মোৰ কাণত তাৰ ফুচফুচনি পৰিল। ৰাতি সপোন দেখোঁতে যেতিয়া ভাৱনা আহে, যেতিয়া সকলো মানুহ ঘূৰ নিদ্ৰা যায়, তেতিয়া মোলৈ ভয় আৰু কম্পন আহিল, সেয়ে মোৰ হাড়বোৰ জোকাৰ খুৱালে। যেতিয়া মোৰ আগে এক ছাঁ পাৰ হৈ গ'ল, তেতিয়া মোৰ গাৰ নোমবোৰ সিঁয়ৰি উঠিল, সেয়ে ৰৈ থাকিল। কিন্তু মই তাৰ আকৃতি নিশ্চয় কৰিব নোৱাৰিলোঁ। এটা মূৰ্তি মোৰ চকুৰ আগত আছিল, মই মৃদুস্বৰ আৰু এটা বাণী শুনিলোঁ। ঈশ্বৰৰ সাক্ষাতে মৈত্য জানো ধাৰ্মিক হ'ব পাৰে, বা নিজ সৃষ্টিকৰ্তাৰ সাক্ষাতে মনুষ্য জানো সুচী হ'ব পাৰে। চোৱা, ঈশ্বৰে নিজৰ দাগবোৰকো বিশ্বাস নকৰে, নিজ দূতবোৰৰো কুটিৰ দুখ ধৰে। তেনেহলে যিসকলে মাটিৰ ঘৰত বাস কৰে, যিসকলৰ উৎপত্তি ধূলিত, যিসকল পোকৰ সন্মুখত চূৰ্ণীকৃত হয়, সেইসকলক তেওঁ আৰু কিমান অধিক কুটিৰ দুখ ধৰিব? প্ৰভাত আৰু সন্ধ্যা কালৰ মাজত সিহঁতক গুৰি কৰা যায়, সিহঁত কোনোৱে মন নিদিয়াকৈ চিৰকাললৈকে বিনষ্ট হৈ যায়। সিহঁতৰ আন্তৰিক তম্বুৰ জৰি জানো হুলুকুৱা নাযায়, সিহঁত মৰে, এনেকি অজ্ঞান অৱস্থাতেই সিহঁত মৰে।